فَإِنْ خِفْتُمْ فَرِجَالًا أَوْ رُكْبَانًا فَإِذَا أَمِنْتُمْ فَاذْكُرُوا اللَّهَ كَمَا عَلَّمَكُمْ مَا لَمْ تَكُونُوا تَعْلَمُونَ
কিন্তু যদি তোমালোকে বিপদ আশংকা কৰা তেন্তে খোজকাঢ়ি যোৱা অৱস্থাত অথবা আৰোহী অৱস্থাতে চালাত আদায় কৰিবা তাৰপিছত যেতিয়া তোমালোকে নিৰাপদ বোধ কৰিবা তেতিয়া তোমালোকে আল্লাহক সেইদৰে স্মৰণ কৰিবা যেনেকৈ তেওঁ তোমালোকক শিক্ষা দিছে যিটো তোমালোকে জনা নাছিলা।